তুমি কিহৰ বাবে কৃতজ্ঞ? প্ৰতিটো সৰু বস্তুৰ বাবে প্ৰতিদিনে ঈশ্বৰক তুমি ধন্যবাদ জনোৱানে? সেইদিনাই মই ভাবি আছিলোঁ খোজকাঢ়িবলৈ অক্ষম মানুহবোৰৰ বাবে মাজৰাতি প্ৰসাৱঘৰ যোৱাটো কেনেকুৱা টান হ'ব পাৰে বাৰু। আৰু ঈশ্বৰ, তোমাক ধন্যবাদ যে মোৰ ভৰি দুটা এতিয়া সক্ষম হৈ আছে। ধন্যবাদ ঈশ্বৰ যে মই চকুৰে চাব পাৰোঁ আৰু কাণেৰে শুনিব পাৰোঁ, আৰু এতিয়াও মই কাম কৰি থাকিব পাৰোঁ। আৰু ঈশ্বৰক ধন্যবাদ যে মোৰ জীৱনটোৱে এতিয়ালৈকে মোক সফলতা দি আছে। তেওঁৰ প্ৰতি কৃতজ্ঞ হ'বলৈ বহুত কিবা কিবি আছে। যিমানে আমি কৃতজ্ঞ হ'ম সিমানে আমি সুখী হ'ম। কৃতজ্ঞ হোৱা আৰু তাক প্ৰকাশ কৰা, এয়া তোমাৰ জীৱনৰ এক অংশ হৈ পৰক। মই ভাবোঁ যে প্ৰতিপুৱা আমি নিজক ঈশ্বৰলৈ উচৰ্গা কৰা উচিত। গীতমালা 25:1 উচৰ্গাৰ বিষয়ে কোৱা হৈছে, আমি প্ৰতিদিনে এয়া কৰা উচিত। হে ঈশ্বৰ, মোৰ জীৱনক তোমাৰ প্ৰতি আগবঢ়াইছোঁ। মসৃণ আৰু সাধাৰণ মই সঘনাই এই বাণী পাঠ কৰোঁ আৰু উচ্চাৰণ কৰোঁ। তোমাৰ ওচৰলৈ মোৰ জীৱন উচৰ্গা কৰিছোঁ। ৰাতিপুৱা কৰিবলৈ এক অতি মধুৰ আৰু লাভৱান বস্তু, সেয়ে য'তে আছা তাতে বহা আৰু থিয় হোৱা, অথবা আৰু কোৱা যে ঈশ্বৰ, তুমি মোৰ মুখখন ব্যৱহাৰ কৰা, মোৰ হাত দুখন, মোৰ ভৰি দুটা ব্যৱহাৰ কৰা, আৰু মোৰ চকু আৰু কাণখনো ব্যৱহাৰ কৰা, মোৰ ধনবোৰো তোমাৰ, মই মোৰ জীৱনটো তোমাৰ বাবে উচৰ্গা কৰিছোঁ। চোৱা, আমি সকলোৱে ঈশ্বৰক ইটো সিটো বস্তু বিচাৰি সময় নষ্ট কৰোঁ। মই ভাল পাওঁ পলে খ্ৰীষ্টানসকলৰ প্ৰতি কোৱা কথাবোৰ। তেওঁ কৈছিলে যে সৈন্যসকলে অৰ্থনৈতিকভাৱে যিমানে পাৰে সিমানখিনিয়ে দিয়ে, তাৰ উপৰিও তেওঁলোকে নিজকো ঈশ্বৰক দি দিয়ে, আৰু ধন দিয়াটো নিজক দিয়াতকৈ সহজ। আজি ৰাতিপুৱা যেতিয়া মই ঈশ্বৰক সুধিলোঁ তেওঁ কিবা কৰাটো মই বিচাৰে নেকি, কিন্তু তাৰ আগতে মই ভাবিলোঁ কিজানি মই বেয়া পোৱাটোৱে কৰিব কয়। পিছে আজি মোৰ ভাগত ভাল কাম এটাই পৰিলে আৰু মই খিবে ভাল পালোঁ, কাৰণ নিজে উপভোগ কৰা হয়। কোনে জানে কালি কি হ'ব, কোনোবাই শুনিছেনে কথাবোৰ? বাৰু মই নিশ্চিত যে কোনোবাই এতিয়া চিন্তা কৰি আছে, পিছে মোৰ হাতত সেইবোৰ কৰিবলৈ সময় নাই, আৰু এইটো বুজি পাব লাগে। শুভৰাত্ৰি, কাইলৈ সেয়া কৰিবলৈ মই কেতিয়া উঠিব লাগিব বাৰু? পিছে তোমালোকে নিশ্চয় জানা যে মই যিয়ে নকওঁ লাগিলে তুমি নিজে যি বিচাৰে সেয়াহে কৰিবা, কিন্তু এটা কথা, কাইলৈ সাৰ পাবৰ বাবে তুমি আজি শুবই লাগিব। বুজিছোঁ তোমালোকে কথাটো বৰ এটা ভাল পোৱা নাই, হয়, আৰু তুমি কেতিয়া শোৱা আৰু কেতিয়া উঠা সেয়া তোমাৰ কথা। বাইবেলত এই কথা সম্পূৰ্ণকৈ কোৱা হৈছে, জেকব সোনকালে উঠিছিল আৰু ঈশ্বৰক দৰ্শন কৰিছিলে, আব্ৰামে সোনকালে উঠিছিল আৰু ঈশ্বৰক দেখিছিলে, ডেভিড সোনকালে উঠিছিলে ঈশ্বৰক দেখিছিলে, যীশু নিজেই অভ্যাসগতভাৱে সোনকালে উঠিছিল আৰু প্ৰাৰ্থনা কৰিছিল। মই মাত্ৰ এইটোৱেই ক'ব পাৰোঁ যে যদিহে তুমি ঈশ্বৰৰ সৈতে সময় নকটোৱা, তেন্তে পিছৰ দিনটো দুখময় হ'ব, দুখময় হ'ব, দুখময় হ'ব, দুখময় হ'ব। ঈশ্বৰক দিনটোৰ প্ৰথম সময়খিনি দিয়াটো অতি মধুৰ। ইয়াৰ বাবে তুমি দুঘণ্টা সময় বহি থাকিব নালাগে, মাত্ৰ 10 মিনিট ল'লেই হ'ল। চাবা, এই সময়খিনি তোমাৰ বাবে সফলদায়ক হ'ব। তুমি নিজেই তাক আৰু ফলপ্ৰসূ কৰি তুলিব পাৰিবা। খোৱা টেবুলত বহি লগৰবোৰৰ লগত আড্ডা মাৰি থকাতকৈ সেই সময়খিনি অন্য ক'ৰবালৈ গৈ অকলে খাই পেলাই ঈশ্বৰৰ সৈতে কটোৱাটো বেছি ভাল, আৰু এনেদৰে আগবাঢ়িব লাগিব। ঈশ্বৰৰ লগত সময় বহুতখিনি কটাব লাগিব। মোৰ স্বামীয়ে কেইবাবছৰো ধৰি ৰাতিপুৱা সোনকালে অফিচলৈ যায় যান জঁটৰ পৰা বাচিবৰ বাবে। তেওঁ অফিচ পায় আৰু সেই সময়খিনি বাইবেল পঢ়ি পেলাই কটায়। আকৌ দুপৰীয়া খোৱাৰ সময়ত তেওঁ বাহিৰলৈ ওলাই যায় আৰু ওচৰৰে ঠাইবোৰত গৈ পেলাই প্ৰাৰ্থনা কৰে, খোজকাঢ়ে আৰু প্ৰাৰ্থনা কৰে, আৰু এইটো বহুত পুৰণা কথা। তোমাৰ বৰ্তমানৰ কৰ্মসমূহে তোমাৰ ভৱিষ্যতৰ দুৱাৰবোৰ মুকলি কৰে। নিজক আত্মিক বিশ্বাসযোগ্য কৰি তোলা, আত্মিকভাৱে কাপোৰ পৰিধান কৰিবলৈ আৰম্ভ কৰা আৰু আত্মজগতত নাঙঠ হৈ ঘূৰা বন্ধ কৰা। অভ্যাস গঠন কৰা। লোক বাইছ। বচন ঊনচল্লিছ। লোক বাইছ ঊনচল্লিছ। আৰু তেওঁ ওলাই আহিলে আৰু গুচি গ'ল তেওঁৰ অভ্যাসমতে। যদিহে এইটো তোমাৰ অভ্যাস নহয় তেন্তে প্ৰথমতে এয়া অলপ কঠিন হ'ব, কিন্তু এবাৰ তোমাৰ এইটো অভ্যাস হৈ গ'লে ইয়াক নকৰাটো তোমাৰ বাবে কঠিন হ'ব। আৰু তেওঁ ওলাই আহিলে আৰু গুচি গ'ল তেওঁৰ অভ্যাসমতে জলফাইৰ শৃংগলৈ, আৰু তেওঁৰ অনুগামীসকলে অনুসৰণ কৰিলে। আৰু যেতিয়া তেওঁ তালৈ উভতি আহিলে অনুগামীসকলৰ প্ৰতি ক'লে, প্ৰাৰ্থনা কৰা যাতে তোমালোকে কেতিয়াও লোভৰ বশৱৰ্তী নোহোৱা। মই তোমালোকক আজি ক'ব খোজা এয়াই এটা প্ৰধান কথা, যদিহে আমি নিজে জানো তেন্তে আমি নিজৰ দুৰ্বলতাবোৰো ভালকৈ জানো। দুখময় অৱস্থা এটাৰ বাবে ৰৈ নাথাকিবা য'ত তুমি আকৌ লোভৰ মাজত আবদ্ধ হোৱা, আৰু উদ্ধাৰৰ বাবে প্ৰাৰ্থনা কৰা। তেনে অৱস্থাৰ আগতে প্ৰাৰ্থনা কৰা যাতে তেনে কোনো লোভ আহিলেও তুমি তাৰ বশৱৰ্তী নোহোৱাকৈ থাকিব পাৰা। আমিন। সময়ৰ আগতে প্ৰাৰ্থনা কৰা, এয়াই যীশুৱে অনুগামীসকলক ক'ব খুজিছিলে। প্ৰাৰ্থনা কৰা যাতে তুমি লোভত নপৰা। যীশুৱে জানিছিল যে তেওঁলোক এক অতি কঠিন সময়ৰ বাবে প্ৰস্তুত হৈছে। তেওঁ ভাবিছিলে, মই নিশ্চিত যে তোমালোকে নিজে ভবাৰ সমান শক্তিশালী নহয়, আৰু তোমালোকে প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন, তোমালোকক ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন কেইঘণ্টামানৰ ভিতৰতে। বাইবেলৰ মতে তেওঁ প্ৰাৰ্থনা কৰাৰ সময়ত অন্যবোৰ শুই আছিলে, পিছে তেওঁ ঈশ্বৰৰ ইচ্ছামতে কাম কৰাৰ সক্ষম আছিলে। ঈশ্বৰৰ এনে হেঁচাৰ সময়তো তেওঁ ঈশ্বৰৰ ইচ্ছানুসৰি কাম কৰিবলৈ সক্ষম আছিলে। পিতৰে যীশুক তিনিবাৰকৈ অস্বীকাৰ কৰিছিলে, যদিহে আহাৰ আমিন তোমাৰ বাবে এটা লোভ, তেন্তে তিনি প্লেট আহাৰ খোৱাৰ পাছত প্ৰাৰ্থনা কৰিবলৈ ৰৈ নাথাকিবা। প্ৰতিদিনে এই বিষয়ে প্ৰাৰ্থনা কৰা, প্ৰতি ৰাতিপুৱা প্ৰাৰ্থনা কৰা, হে ঈশ্বৰ তুমি মোক এই ক্ষেত্ৰত সহায় কৰিব লাগিব। আহাৰে এনেদৰে মোৰ ওপৰত আধিপত্য লগোৱাটো অতি বেদনাদায়ক। হে ঈশ্বৰ, মই তোমাৰ শক্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ যাতে মই যেতিয়া খাবলৈ বহু মাত্ৰ প্ৰয়োজন মতেহে আহাৰ গ্ৰহণ কৰোঁ, দৰকাৰী পৰিমাণৰ বাহিৰে অলপো বেছি নকৰোঁ। সাধাৰণ খাদ্যবস্তু এটাক মই প্ৰভুত্ব খটুৱাবলৈ নিদিওঁ, তাৰ বাবে মই সাজু। আৰু যিয়ে নহওক কিয়, নিজৰ দুৰ্বলতাসমূহক জানিবলৈ চেষ্টা কৰা। বাৰু যিয়ে নহওক, মই প্ৰতিদিনেই মই মুখৰ বিষয়ে প্ৰাৰ্থনা কৰোঁ, হে ঈশ্বৰ মোৰ মুখখনৰ প্ৰতি চকু দিয়া যাতে মোৰ জিভাই তোমাৰ বিপক্ষে কোনো কথা নকয়। মোৰ মুখৰ শব্দ মোৰ হৃদয়ৰ ধ্যান ঈশ্বৰৰ প্ৰতি সুমধুৰ কৰি তোলা। মই বহুত বেছি বেয়া কথা বা বেয়া শব্দ নকওঁ, কিন্তু মই জানো যে মোৰ এটা বেয়া অভ্যাস আছে যে মই খুব খৰ। তুমি মানে মই খুবেই সোনকালে এইটো কৰিব পাৰোঁ, কোনোবাই বুজিছানে? চোৱা, মই যেতিয়া ইয়ালৈ আহোঁ মোৰ বিশেষ একো ক'বলগীয়া নাথাকে, কিন্তু ঈশ্বৰে কোৱা বহুতখিনি থাকে, আৰু সেয়ে মই এইবোৰৰ বিষয়ে সদায় প্ৰাৰ্থনা কৰোঁ। আৰু মই সদায় প্ৰাৰ্থনা কৰোঁ যাতে তোমালোকে কেতিয়াও নিজৰ লোভৰ কবলত নপৰা। যদিহে জানা তেন্তে চূড়ান্ত অৱস্থা পোৱাৰ আগতেই প্ৰাৰ্থনা কৰা, যদিহে ধন তোমাৰ বাবে দুৰ্বলতা তেন্তে প্ৰতিদিনে প্ৰাৰ্থনা কৰা। যদিহে তুমি লোভনীয় বস্তুৰ বাবে নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰা তেন্তে যেতিয়া এই লোভ আহে তুমি তাক সম্বৰণ কৰিব পাৰিবা। লোভনীয় বস্তুবোৰ তোমাৰ পৰা কোনেও আঁতৰাই ৰাখিব নোৱাৰে। সেইদিনা যীশু কিয় বাৰু সোনকালে শুই উঠিছিলে, কাৰণ সেইটো তেওঁৰ অভ্যাস, কিন্তু তেওঁ ওলাই গ'ল। আৰু প্ৰাৰ্থনা কৰিবলৈ যাতে তেওঁ কোনো লোভৰ বশৱৰ্তী নহয়, তেওঁ জানিছিলে যে লোভ জন্মিবই। তেওঁ কৈছিলে যে, হে প্ৰভু, তুমি যদি পাৰা এই পিয়লাটো মোৰ পৰা আঁতৰাই লৈ যোৱা, মই ইয়াৰ জুতি ল'ব নিবিচাৰোঁ। তথাপি তেওঁ কৈছিলে, তুমি যিটো কৰা সেইটোৱে মোৰ হ'ব। বাইবেলৰ মতে তেওঁ ইমানেই অসুস্থ আছিল যে তেওঁৰ শৰীৰৰ পৰা তেজ বিৰিঙি উঠিছিলে। তথাপি তেওঁ কৈছিলে, তুমি যিটো কৰা সেইটো মোৰ হ'ব, তুমি কৰাটো হ'ব মোৰটো নহ'ব, যদিহে মই এইখিনি গ্ৰহণ কৰোঁ তেন্তে। মই কৰিম, তেওঁ প্ৰাৰ্থনা কৰিলে, কৰিয়ে থাকিলে আৰু তেতিয়া দেৱদূত আহিলে আৰু তেওঁক শক্তি দিলে। জোহানে লিখা শুভবাৰ্তাত মই তোমালোকক এটা বঢ়িয়া কথা দেখুৱাব বিচাৰোঁ। কেতিয়াবা তোমাৰ লগত এনেকুৱা হৈছেনে? বাৰু এইটো চোৱা, জোহান 8, যীশু ৰাতিপুৱা সোনকালে যেতিয়া জলফাই শৃংগত গৈছিলে, মই তোমালোকৰ জীৱনৰ মাজত খেলি মেলি কৰিম আৰু মই খেলি মেলি কৰি আছোঁ বহুত ডাঙৰকৈ। ৰাতিপুৱা সোনকালে জলফাই শৃংগত তেওঁ মন্দিৰৰ সন্মুখলৈ উভতি আহিলে আৰু মানুহবোৰ তেওঁৰ কাষ চাপি আহিলে। তেওঁ এজোপা গছৰ তলত বহিলে আৰু মানুহবোৰক ক'লে, যেতিয়া বাৰ্তালেখক আৰু নীতি প্ৰদৰ্শকসকলে এগৰাকী অসৎ মহিলাক ধৰি আনি তেওঁৰ সন্মুখত গোচৰ দি ক'লে, শিক্ষক, এই মহিলাগৰাকীক অসৎ কামনাৰ গোচৰ তৰি অনা হৈছে, আইনমতে তেওঁক মৃত্যুদণ্ড দিয়া উচিত, তোমাৰ মতে আমি কি কৰা উচিত? আৰু এই কথাষাৰ তেওঁলোকে আচলতে যীশুক পৰীক্ষা কৰি চাবৰ বাবে কৈছিলে, যাতে তেওঁলোকে কিবা অজুহাত পাই তেওঁক আইনমতে দণ্ডনীয় কৰিব পাৰে। তেওঁ কি কৰিব পাৰে? যদিহে তেওঁ কয় যে মহিলাগৰাকীক ক্ষমা কৰা উচিত, তেন্তে আইন জব্দ কৰা হ'ব, আৰু যদিহে দণ্ড দিবলৈ দিয়ে তেন্তে নিজৰ কথাই বিৰোধিতা কৰা হ'ব, কাৰণ তেওঁ ক্ষমা কৰা আৰু কৃতজ্ঞ হোৱাৰ কথাই কৈ থাকে। এই প্ৰশ্নৰ উত্তৰত যীশু কিছুমান মৌন হৈ থাকিলে আৰু থিৰেৰে ৰৈ থাকিলে। মোৰ মতে তেওঁ নিশ্চয় ঈশ্বৰৰ বাণীৰ বাবে অপেক্ষা কৰি আছিলে, তেওঁ নিজে একো নকৰিলে। তেওঁলোকে পুনৰ যেতিয়াকে প্ৰশ্ন কৰিলে, যীশুৱে ক'লে, তোমালোকৰ লগত যিয়ে আজিলৈকে কোনো অপৰাধ কৰা নাই, তেওঁৱে প্ৰথম শিলটো মাৰা। এইদৰে তেওঁ আইনৰ প্ৰতি বিশ্বাসী হৈ থাকিল আৰু নিজৰ শিকনিৰ প্ৰতিও একমত হ'ল। মই বিশ্বাস কৰোঁ তেওঁ ৰাতিপুৱা উঠি জলফাই শৃংগলৈ নোযোৱাকৈ সেই উত্তৰ দিব পাৰিলেহেঁতেন। সেই মই দিনটো ধেৰ কিবাকিবি সিদ্ধান্ত ল'বলগীয়া হয়। তাৰপিছত তেওঁলোকে পুনৰ যেতিয়া একে প্ৰশ্নকে কৰিলে, যীশুৱে উঠিলে, থিয় হ'ল আৰু ক'লে, তোমালোকৰ মাজত যিয়ে আজিলৈকে কোনো অপৰাধ কৰা নাই, তেওঁৱে প্ৰথম শিলটো মাৰা। এইদৰে তেওঁ আইনৰ প্ৰতি বিশ্বাসী হৈ থাকিলে আৰু নিজৰ শিকনিৰ প্ৰতিও একমত হৈ থাকিলে। মই নাভাবোঁ যে তেওঁ ৰাতিপুৱা উঠি জলফাই শৃংগলৈ নোযোৱাকৈ উত্তৰ দিব পাৰিলেহেঁতেন। মোৰ কি হয় জানানে? মই দিনটোত ঢেৰ কিবাকিবি সিদ্ধান্ত ল'বলগীয়া হয়। যেতিয়া তুমি টিভিত ওলোৱা, তুমি য'তেই নোযোৱা কিয়, কোনোবাই নহয় কোনোবাই চিনি পায়েই। মোক যিবোৰে কিবা এটা কয়, তেওঁলোকে নিজে একো নকয়, সকলোতকৈ বহুত কম। মানে মই এইবোৰ কৰিব নোখোজা নহয়, কিন্তু মই এটা এলেহুৱা জীৱনো কটাব নোৱাৰোঁ। মই নিজেও তেনেকুৱা এটা জীৱনধাৰা কটাব লাগিব। যিদৰে মই আনক শিকাওঁ আৰু ঈশ্বৰৰ লগত সময় কটোৱাৰ বাবে মই এটা কাম কৰিব লাগিব। মই নিজৰ প্ৰতিটো ভয়াতুৰ মুহূৰ্ত বাদ দিব লাগিব আৰু ভয় কৰিবলগীয়া একো নাই। আমি সকলোৱে নিজে ভয় কৰা উচিত। আমাৰ জ্ঞানৰ প্ৰয়োজন, ৰাতিপুৱা সোনকালে উঠা আৰু সকলোতকৈ প্ৰথম কামটো আৰম্ভ কৰা, সেইটোৱে প্ৰথমতে কৰি আহিব লাগে। কোনো কামকে দিনটো তোমাক ভয় খুৱাব দিব নালাগে। বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কাম বেয়া পায়। যদিহে তুমি দোকানলৈ যাবলৈ আছে, তেন্তে উঠা, প্ৰস্তুত হোৱা আৰু দোকানৰ পৰা বস্তুকেইটা লৈ আহা, ঘৰত বস্তুকেইটা থোৱা আহি আৰু বাকী দিনটো নিশ্চিতভাৱে ভালকৈ উপভোগ কৰা, ভালকৈ উপভোগ কৰা। আমিন। দাউদে গলিয়াথক হত্যা কৰিছিল যিদিনা পুৱাতে সোনকালে উঠিছিল। তুমি নিশ্চিতভাৱে কাকো হত্যা নকৰা, কিন্তু সোনকালে উঠিব লাগিব। অ' নাই, মই নোৱাৰোঁ, মই ৰাতিপুৱা উঠা মানুহেই নহয়। আচলতে কি জানানে, তুমি যেতিয়া উঠা সেইটোৱে তোমাৰ বাবে পোৱা। তুমি যদি 10 বজালৈকে শুই থাকা, তেন্তে সেয়াই তোমাৰ বাবে পোৱা। তুমি এইটো ঈশ্বৰৰ সৈতে আৰম্ভ কৰা উচিত। তুমি কিছুমান কাৰণত কিছুমান কাম কৰা উচিত, কিছু সিদ্ধান্ত লোৱা উচিত, আৰু এই দিনটো ঈশ্বৰে সৃষ্টি কৰিছে, এই দিনটো উপভোগ কৰিবা বুলি ঈশ্বৰৰ সিদ্ধান্ত তুমি ল'ব লাগিব। চয়তানৰ প্ৰতি ঘোষণা কৰা যে মই এই দিনটো উপভোগ কৰিম আৰু মই জানো যে মই খ্ৰীষ্টত মাজত কি হয়, মই মোৰ শান্তিৰ প্ৰয়োগ কৰিছোঁ, শুদ্ধতাৰ প্ৰয়োগ কৰিছোঁ। যীশুৱে মোক শান্তি দিছে। আজি মই আশা কৰা মতে কিবা নহ'লেও মই দুখী নহওঁ, মই আত্মশক্তি প্ৰয়োগ কৰিম। মই ঈশ্বৰৰ নাম উচ্চাৰণ কৰিম, মই আস্থাৰ ঢাল প্ৰয়োগ কৰিম, আৰু মই প্ৰেম আৰু ক্ষমাৰ প্ৰয়োগ কৰিম, আৰু মই কথাখিনিয়ে বেছি সময়ো নলয় আৰু তোমাক দিনটোৰ বাবে প্ৰস্তুতো কৰি তুলিব। এই কথাখিনি বেছি সময় নলয় আৰু ই তোমাক শক্তিশালী কৰিব। তুমি সোনকালে উঠা, তুমি ঈশ্বৰক বিচাৰা, কাৰণ সি তোমাৰ হ'ল মানা। ইজৰাইলীসকলে ৰাতিপুৱা উঠিছিল আৰু তেওঁলোকৰ মানা সংগ্ৰহ কৰিছিল। সেই বস্তুটো ৰাতিপুৱা আহিছিলা আৰু তুমি এইটো গলালৈকে অপেক্ষা কৰিব পৰা নাছিলা, কাৰণ পৰৱৰ্তী দিনটো নহালৈকে তোমালোকে একোৱে বিচাৰি পোৱা নাছিলা। যীশুৱে হ'ল আমাৰ জীৱনৰ ৰুটি আৰু যিটো আমাক লাগে। মই তোমালোকক এইটো ক'ব পাৰোঁ, আৰু মই ঈশ্বৰৰ লগত সৎ বিশ্বাস কৰা, মই বিশ্বাস কৰোঁ কেৱল ইয়াতেই নহয় কিন্তু সম্ভৱতঃ নিশ্চয় বহুতো মানুহ আৰু হয়তো লাখ লাখ মানুহ এতিয়া চাই আছে মই যিটো তোমালোকৰ লগত এতিয়া ভগাই লৈছোঁ। এইটো এনেকুৱা নহয় যে তোমালোকে এইটো নাজানা, তোমালোকে যথেষ্ট জানিছিলা কি কৰিব লাগে, কিন্তু তোমালোকে নিজৰ শক্তি প্ৰয়োগ নকৰা এইটো কৰিবৰ বাবে। তেওঁলোকৰ ঈগলৰ নিচিনা শক্তি হ'ব লাগে আৰু তেওঁলোকে খোজকাঢ়িব লাগে, ভাগৰি পৰিব নালাগে আৰু ঈশ্বৰৰ ইচ্ছাত হ'ব লাগে। কঠিন বস্তুবিলাকৰ পৰা সোনকালে মুক্তি পাবলৈ চেষ্টা কৰা। আব্ৰামে ৰাতিপুৱা সোনকালে উঠিছিলে যেতিয়া ঈশ্বৰে তেওঁক নিজৰ পুত্ৰক ত্যাগ কৰিব কৈছিলে। তেনেকুৱা দিন এটাত মই হয়তো বেছি দেৰিলৈকে শুলোহেঁতেন, কিন্তু বাইবেলত লিখা আছে তেওঁ সোনকালে শুই উঠিছিল। যদিহে ৰাতিপুৱা সোনকালে উঠা আৰু ঈশ্বৰৰ সৈতে সময় কটোৱাটো ইমান প্ৰয়োজনীয় নহ'লহেঁতেন, তেন্তে গোটেই বাইবেলত ইমান বেছিকৈ লিখা নাথাকিলেহেঁতেন। প্ৰতিদিনে ৰাতিপুৱা নিজক প্ৰস্তুত কৰি লোৱা আৰু প্ৰতিদিনেই নিজৰ বাবে কেইটামান মিনিট ওলোৱা। তোমালোকক এতিয়া মই এইটো পাহৰিব নিদিওঁ মই এইমাত্ৰ ইয়াত কি ক'লোঁ। প্ৰতিপুৱাই নিজৰ বাবে কেইমিনিটমান উলিয়াই লোৱা, গতিকে অলপ বহা আৰু নিজৰ লগত অলপ কথা পাতা। কলচীয়া 3:1-3 কৈছে নিজৰ মনটো স্থিৰ কৰি লোৱা, গতিকে নিজৰ মনটো ঠিক কৰা। পিতৰৰ 1 পত্ৰত কৈছে শুভ চিন্তাৰে নিজক সুৰক্ষিত কৰি লোৱা, যাতে ঈশ্বৰ অসন্তুষ্ট কৰিবলৈ যাতে কিবা সহিব লগা হ'লেও তুমি তাক সহিব পাৰা। সময় থাকোঁতে থিৰাং কৰা, ঈশ্বৰ সন্তুষ্ট কৰিবলৈ মই আজি যিমানেই যি কৰিবলগা নহয় মই সেয়া কৰিম। মই কিবা ত্যাগ কৰিবলগা হ'লেও মই সেয়া কৰিম। মই এজন শান্তি স্থাপক আৰু শান্তিৰ পৰিচালক হ'ম। মই যদি নিজৰ সন্তুষ্টি মতে কিবা নাপাওঁ, যি পাওঁ তাক লৈ সন্তুষ্ট থাকিম। তোমালোকে সকলোৱে নতুন দুৱাৰ এখনৰ সন্মুখত ৰৈ থাকা। আৰু সবাতোতকৈ প্ৰয়োজনীয় হ'ল গালাতীয়াবিলাকৰ প্ৰতি পত্ৰ 10 শুভেচ্ছাৰ বাবে প্ৰস্তুত থকা। প্ৰতিদিনে আনৰ বাবে কিবা এটা কৰিবলৈ সময় ৰাখা আৰু সোনকালে কৰা। তোমাৰ ওচৰে পাজৰে থকা প্ৰত্যেককে প্ৰশংসাসূচক কথা কোৱা। তুমি ক'ব পৰা ভাল কথা এষাৰ কোৱা, আমি ভাবোঁ ভাল কথা ক'ব লাগে। অ' তুমি বৰ ধুনীয়া কাপোৰ পিন্ধিছা, নাইবা তোমাৰ চুলিখিনি বৰ ধুনীয়া, তুমি মুখখন খুলি কিয় কথা নোকোৱা। তুমি মনত ভাবি থাকিলে একো লাভ নহয়, তুমি যিমানেই ক'বা সিমানে ভাল লাগিব। তোমাৰ স্বামীক বা পত্নীক দিনটোত অন্ততঃ 5 প্ৰশংসা কৰিবলৈ ঠিক কৰি লোৱা। অন্ততঃ দিনত 5 বা 6 প্ৰশংসা কৰা। এজন মানুহ 2 শাৰীৰ গ'ল। তুমি জানানে যে সেয়া কৰি তুমি তোমাৰ কিবা এখন ঠিক কৰি ৰাখিব পাৰা। অকল সেইটোৱেই নহয়, মানুহে তোমাৰ ধনাত্মক কথাবোৰৰ প্ৰতি সঁহাৰি জনাবলৈ আৰম্ভ কৰিব আৰু তোমাকো সুখী কৰিবলৈ চেষ্টা কৰিব। তুমি প্ৰতিটো বস্তুৰ বিষয়ে অকল গোচৰকেইটা দি থাকিবলৈ নহ'ব। সেইফালে ঘৰত থকা কোনোবা আছেনে? মই আৰু কল্পনা আৰু অনুভৱৰ মাজত জীয়াই নাথাকোঁ। মই ঠিক কৰি পেলাইছোঁ যে মই মোৰ জীৱনটো উপভোগ কৰিম। মই ঠিক কৰি পেলাইছোঁ যে মই মোৰ জীৱনটো উপভোগ কৰিম আৰু মই শান্তিত থাকিম। মই আৰু বন্দিত্বত জীৱনটো নকটাওঁ। আৰু কোনোবাই যদি মুক্তি পাব বিচাৰে, সেয়া হ'লো মই। আৰু তোমালোকে বহুত সময় এনেই থাকা আৰু সেই সময়খিনি এনেই কটোৱা, বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা। তাতকৈ সেইখিনি সময় ঈশ্বৰৰ লগত কটোৱা। দুজন মানুহে একমত নোহোৱাকৈ কেনেদৰে থাকিব পাৰে? আমোচ 3:3, তুমি ঈশ্বৰৰ লগত চুক্তি কৰিবা। আমিন। শুভেচ্ছা হ'বৰ বাবে মনটোক প্ৰস্তুত ৰখা। তুমি সহায় কৰিব পৰা কোনোবা এজনৰ কথা প্ৰতিদিনে ভাবা। প্ৰতিদিনে কিবা এটা দিবৰ বাবে প্ৰস্তুত থাকা। তুমি কৰিব লগা কাম এটা মাত্ৰ এটাই, যে তোমাৰ ঘৰত এপাক মাৰি আহা। ইমানবোৰ বস্তু আছে তোমাৰ ঘৰত যিবোৰ কোনো কামত নাহে। মই আজি ব্ৰেচলেট এপাত দিলোঁ। মই অথনি সেই ছোৱালীজনীক ক'লোঁ, মানে তোমাৰ চুলিখিনি বৰ ধুনীয়া। মানে কি থাকিলে? মোৰ কি থাকিলে? একো নাই। প্ৰতি ৰাতিপুৱা তুমি এই শব্দটো স্বীকাৰ কৰিব লাগিব। প্ৰতিপুৱা ঈশ্বৰৰ শব্দটো স্বীকাৰ কৰা। বাৰু ঠিক আছে, প্ৰতিদিনে তুমি ৰাতিপুৱা ঈশ্বৰৰ শব্দটো স্বীকাৰ কৰিব লাগিব। তোমাৰ ভৱিষ্যত নিৰ্ণয় কৰিব লাগিব ঈশ্বৰৰ শব্দৰ আধাৰত। তাৰমানে তুমি কি বুজিছা? বস্তুবোৰ যেনেকৈ আছে তেনেকৈ কোৱাটো বন্ধ কৰা আৰু নোহোৱাটো বস্তুটো ক'বলৈ আৰম্ভ কৰা যেন সেইটো হৈছে। যদিহে তুমি ভালকৈ শুব পৰা নাই, তেন্তে দিনটো ছবাৰমান সেইটোকে কৈ নাথাকিবা, মই ভালকৈ শুব পৰা নাই, মই আজি বৰ কষ্ট পালোঁ, অ' মই শুব নোৱাৰোঁ, মোৰ অলপ টোপনিৰ প্ৰয়োজন, মোৰ টোপনি বৰ পাতল হয়। নহয়, তুমি এটা ৰাতি মাত্ৰ ভালকৈ শুব নাপালে আৰু সুবিধা পালেই সেইটোকে কৈ থাকা আৰু ঈশ্বৰে শুনাকৈ কৈ থাকা। ছয়টানেও শুনিব পৰাকৈ ডাঙৰকৈ কোৱা, শোৱা কামটো বৰ মধুৰ, মই বৰ ধুনীয়াকৈ শুওঁ। প্ৰতি ৰাতি মই ধুনীয়াকৈ শুই থাকোঁ। প্ৰতি ৰাতি, প্ৰতি ৰাতি। মোৰ টোপনি আহিয়ে গৈছে, মোৰ খুবেই টোপনি ধৰিছে এতিয়া। আজি ৰাতিপুৱা মই ভাবিছিলোঁ, এই যে অদৰকাৰী কথাবোৰ আমি কৈ থাকোঁ আৰু আনেও আমাক কৈ থাকে, আমি সঁচাকৈয়ে সেইবোৰ শুনা হ'লে ঈশ্বৰক তেওঁৰ ক্ষমাৰ বাবে ধন্যবাদ দিয়া উচিত নহয় জানো? আমিন। তোমাৰ দিনটো আৰম্ভ কৰা, ঈশ্বৰৰ বাণী কোৱা, দেৱদূতসকলৰ মাতেৰে, গীতমালা 103। যেতিয়া তুমি শব্দটো উচ্চাৰণ কৰা, দেৱদূতসকলে উ উ, কোনোবাই আমাক কিবা এটা কৰিব দিছে, হয় হয়। তোমালোকৰ কাৰোবাৰ বাবে হয়তো 20জনকৈ দেৱদূত ৰখা হৈছে, কিন্তু সকলোৱে কেৱল আমনি বোধহে কৰি আছে, কাৰণ তুমি তেনেকুৱা একো নোকোৱাই যিটোৰ বাবে তেওঁ কিবা কাম কৰিবলৈ পায়। মই প্ৰতিদিনে কওঁ, মই কিবা ভাল এটা আশা কৰি আছোঁ আৰু মই ভাল খবৰ এটা আজি আশা কৰি আছোঁ। মোৰ জীৱনত মই বহুত বেয়া খবৰ পাইছোঁ। মোৰ মনত আছে যেতিয়াই ফোনটো বাজে, মই ভাবোঁ কিবা এটা বেয়া খবৰ আছে। এতিয়া যদি কিবা এটা বেয়া খবৰ আহে, মই তাক শুনিবলৈ প্ৰস্তুত আছোঁ, কাৰণ ইতিমধ্যে মই ঠিক কৰিলোঁ যে ঈশ্বৰে মোক এইবোৰ অতিক্ৰম কৰিবলৈ শক্তি দি থৈছে। এইটো পিছে এলেহুৱা মানুহবোৰৰ বাবে নহয়, কাৰণ এলেহুৱাবোৰে এলাৰ্মটো বাৰ বাৰকৈ চলাই পেলাই বন্ধ কৰে। তোমালোকে জানানে, তোমালোকে যেতিয়া মোক ইয়াত দেখিছিলা তাৰ 4-3 ঘণ্টা আগতে মই ঈশ্বৰক দেখিছিলোঁ আৰু তোমালোকে সুখী হোৱাটো উচিত। কাৰণ মই তোমালোকক যিবোৰ কথা কওঁ সেই সকলোবোৰ তাৰ পৰাই আহে। এনেকুৱা নহয় যে এই 3 ঘণ্টা মই ঈশ্বৰৰ সৈতে কথা পাতিলোঁ, আধা সময় মই তেওঁক অনুভৱেই নকৰোঁ বা একো নুশুনো, কিন্তু তুমি যেতিয়া তেওঁক সময়খিনিৰ সন্মান দিয়া তেতিয়াই তেওঁ তোমাৰ জীৱনত দেখা দিবলৈ আৰম্ভ কৰে আৰু তোমাৰ জীৱনত তেওঁ সম্পূৰ্ণৰূপে সোমাই পৰে।